আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰি পঢ়িছো সংগীতা শৰ্মাই। ৰাজ্য চৰকাৰ ডিজিটেল আন্তঃগাঁথনি সবলীকৰণেৰে এখন নতুন অসম গঢ়িবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কেন্দ্ৰীয় যোগাযোগ তথা উত্তৰ পূৰ্বাঞ্চল উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ উপস্থিতিত আজি গুৱাহাটীত অনুষ্ঠিত বিনিয়োগ সন্মিলন এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ অংশ হিচাপে আই ৱেৰ জৰিয়তে বিকশিত অসম শীৰ্ষক বিষয়ভিত্তিক সত্ৰত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰৰ সহযোগত ডিজিটেল বিপ্লৱৰ অংশীদাৰ হবলৈ অসম সম্পূৰ্ণৰূপে সাজু। ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ব্ৰহ্মপুত্ৰৰ জৰিয়তে বংগোপসাগৰৰ পৰা অপ্টিকেল ফাইবাৰ অনাৰ সম্ভাৱনাৰ অধ্যয়ন কৰিবলৈ অনুৰোধ জনায়। এনে হলে ৰাজ্যত দ্ৰুত আৰু নিৰ্ভৰযোগ্য তথ্য লাভৰ ক্ষেত্ৰত মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হ'ব বুলি তেওঁ উল্লেখ কৰে। বি পি অ'সমূহে প্ৰথম স্তৰৰ চহৰৰ পৰা দ্বিতীয় আৰু তৃতীয় স্তৰৰ চহৰলৈ ভিত্তি স্থানান্তৰিত কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অহা 2-3 বছৰৰ ভিতৰত গুৱাহাটী, ডিব্ৰুগড় আৰু যোৰহাটৰ দৰে চহৰত বি পি অ' গঢ়ি উঠিব। তেওঁ কয় যে ৰাজ্য চৰকাৰে 25,250খন গাঁৱক অপ্টিকেল ফাইবাৰেৰে সামৰি লোৱাৰ অভিলাষী পৰিকল্পনা গ্ৰহণ কৰিছে। ৰাজ্যখনৰ কৃষক আৰু গ্ৰাম্য উদ্যোগীসকলৰ সুবিধাৰ্থে এই প্ৰকল্পৰ কাম শীঘ্ৰে সম্পূৰ্ণ কৰাৰ বাবে ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সহায় আগবঢ়াবলৈ অনুৰোধ জনায়। মুখ্যমন্ত্ৰীয়ে লগতে 4,000খন বনগাঁৱক দূৰসংযোগ ব্যৱস্থাৰে সামৰি লোৱাৰ বাবে অনুৰোধ জনায়। অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় যোগাযোগ আৰু ডোনাৰ মন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰৰ বিকাশৰ ক্ষেত্ৰত অসমে নেতৃত্ব লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। তেওঁ কয় যে ভৌগোলিক অৱস্থানগত সুবিধাৰ লগতে অপাৰ সম্ভাৱনাৰ কথা বিবেচনা কৰিলে অসম অকল আছিয়ান দেশসমূহৰ বাবেই নহয়, ই সমগ্ৰ গ্লোবেল ছাউথ আৰু নিৰ্মাণ তথা পৰিবহণ সামগ্ৰী যোগানৰ কেন্দ্ৰৰূপে পৰিগণিত হোৱাৰ সম্ভাৱনা আছে। এই সত্ৰত ৰাজ্যৰ তথ্য প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্ত, বিশেষ মুখ্য সচিব ছৈয়দিন আব্বাছী, বি এছ এন এলৰ মুখ্য পৰিচালন সঞ্চালক এ ৰবাৰ্ট জে ৰবি, মোবাইল বিজনেছ এণ্ড ডিভাইচেজ ৰিলায়েন্স ইনফকম লিমিটেডৰ অধ্যক্ষ সুনীল দত্তকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত ৰাজ্যখনৰ বিনিয়োগ ক্ষেত্ৰত 1,22,000 কোটি টকাৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰত অনুমোদন জনোৱা হৈছে। অন্যান্য জিলাতো আয়ুক্তসকলে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে। কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি গুৱাহাটীৰ গণেশগুৰিৰ কৰ ভৱনৰ প্ৰেক্ষাগৃহতো এই সন্মিলনৰ অংশ হিচাপে বুজাবুজিৰ চুক্তি স্বাক্ষৰ হয়। থলুৱা উদ্যোগসমূহক অধিক শক্তিশালী কৰাৰ বাবে 76খন চুক্তিপত্ৰত স্বাক্ষৰ কৰা হয়। নগাঁও জিলাত 98গৰাকী বিনিয়োগকাৰীয়ে বিভিন্ন ঔদ্যোগিক ক্ষেত্ৰত 511 কোটি টকা বিনিয়োগ কৰিব। আজি 31গৰাকী বিনিয়োগকাৰীয়ে চুক্তি স্বাক্ষৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে। বঙাইগাঁও জিলাত আজি এডভান্টেজ আছামৰ উদ্বোধনী অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ কৰাৰ উপৰি 24গৰাকী ব্যৱসায়ী আৰু জিলা উদ্যোগ বাণিজ্য কেন্দ্ৰৰ মহাপ্ৰবন্ধক তথা সংশ্লিষ্ট বিষয়াসকলৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। তামোলপুৰ জিলাতো আজি এই অনুষ্ঠানৰ আয়োজন কৰা হয়। শ্ৰীভূমি জিলাত আজি 32গৰাকী উদ্যোগপতিয়ে 121 কোটিতকৈ অধিক টকাৰ বিনিয়োগৰ বাবে জিলা প্ৰশাসনৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। শোণিতপুৰ জিলাত আজি 38টা উদ্যোগ প্ৰতিষ্ঠানৰ সৈতে জিলা প্ৰশাসনে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে। একেদৰে কাৰ্বি আংলং জিলাত তালিকাভুক্ত বিনিয়োগকাৰীৰ সৈতে অসম চৰকাৰৰ হৈ জিলা আয়ুক্ত নিৰলা ফাংচপিয়ে 95খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। চৰাইদেউ জিলা আয়ুক্ত ডাঃ নেহা যাদৱ আৰু জিলা উদ্যোগ বাণিজ্য কেন্দ্ৰৰ সাধাৰণ প্ৰবন্ধকে আজি এডভান্টেজ আছামৰ অংশ হিচাপে জিলা আয়ুক্তৰ কাৰ্যালয়ত 49খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। তিনিচুকীয়া জিলাত আজিৰে পৰা দুদিনীয়াকৈ এই সন্মিলনৰ অংশ হিচাপে আয়োজিত কাৰ্যসূচীত 50 কোটি টকাতকৈ কম ধন বিনিয়োগ কৰিব বিচৰা ব্যৱসায়ীসকলৰ সৈতে জিলা প্ৰশাসনে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। আজি 41গৰাকী বিনিয়োগকাৰীয়ে 269.75 কোটি টকা বিনিয়োগৰ বাবে চুক্তি স্বাক্ষৰ কৰে। শিৱসাগৰ জিলাতো আজি এই সন্মিলনৰ অংশ হিচাপে বুজাবুজিৰ চুক্তি স্বাক্ষৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। নলবাৰী জিলাত মুঠ 48গৰাকী উদ্যোগপতি ব্যৱসায়ীয়ে প্ৰায় 252 কোটি 42 লাখ টকা বিনিয়োগ কৰাৰ প্ৰতিশ্ৰুতিৰে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। কোকৰাঝাৰ, বৰপেটা, ধুবুৰী, দৰং, মঙলদৈ জিলাতো আজি বিনিয়োগকাৰীয়ে কেইবাখনো বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। উল্লেখযোগ্য যে এই সন্মিলনৰ অংশ হিচাপে জিলা পৰ্যায়ত 5 লাখ টকাৰ পৰা 50 কোটি টকালৈ বিনিয়োগৰ বাবে জিলা আয়ুক্তসকলে 2,590খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইতিপূৰ্বে প্ৰকাশ কৰিছিল। জিলা পৰ্যায়ত হোৱা এই চুক্তিৰ পৰা 15,590 কোটি টকা বিনিয়োগ হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছিল। বস্ত্ৰ শিল্পৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত বিনিয়োগ সন্দৰ্ভত এই চুক্তিসমূহ স্বাক্ষৰ কৰা হৈছে। কাইলৈ মহাশিৱৰাত্ৰি উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেৱাদিদেৱ মহাদেৱৰ আৰাধনাৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে। শিৱ মন্দিৰসমূহ পূজাৰ বাবে সজাই পৰা তোলা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:05 শুনিবলৈ পাব।